নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ভাৰত আৰু পাকিস্তানে দুয়ো দেশৰ সেনাবাহিনীৰ মাজত চলি থকা গোলাবৰ্ষণ আৰু আন সামৰিক কাৰ্যকলাপ তৎকালে বন্ধ কৰিবলৈ সন্মত হৈছে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰে খন্তেক সময় আগতে নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয় যে পাকিস্তানৰ ডাইৰেক্টৰ জেনেৰেল অব মিলিটেৰী অপাৰেশ্যনে আজি বিয়লিৰ ভাগত ভাৰতৰ ডাইৰেক্টৰ জেনেৰেল অব মিলিটেৰী অপাৰেশ্যনক টেলিফোন কৰি এই সংঘৰ্ষ বিৰতিৰ বাবে অনুৰোধ জনায়। এই সন্দৰ্ভত দুয়োগৰাকী সামৰিক বিষয়াই আলোচনাৰ মাজেৰে এই সিদ্ধান্তত উপনীত হয়। সংবাদ প্ৰতিষ্ঠান এ এন আইৰ বাতৰি অনুসৰি পাকিস্তানৰ ডি জি এম অগৰাকীয়ে আজি বিয়লি 3:35 ভাৰতৰ ডি জি এমলৈ দুয়ো দেশৰ মাজত থকা স্থায়ী হটলাইনৰ যোগেদি এই অনুৰোধ জনায় আৰু আজি সন্ধিয়া 5:00 পৰা দুয়ো দেশৰ সেনাবাহিনীৰ মাজত স্থলভাগ, আকাশমাৰ্গ আৰু সামুদ্ৰিক আক্ৰমণ প্ৰত্যাক্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়। দুয়োগৰাকী সামৰিক বিষয়াৰ মাজত অহা 12 মে'ৰ দুপৰীয়া 12:00 পুনৰ আলোচনা অনুষ্ঠিত হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই সিদ্ধান্তক আদৰণি জনাইছে আৰু দুয়ো দেশৰ নেতৃত্বই সাধাৰণ বিচাৰ বিবেচনা আৰু বুদ্ধিমত্তাৰে এই সিদ্ধান্তত উপনীত হোৱা বুলি অভিহিত কৰি ভাৰত আৰু পাকিস্তানক অভিনন্দন জনাইছে। দেশৰ শেহতীয়া সুৰক্ষাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চীফ অব ডিফেন্স ষ্টাৰ অনিল চৌহানৰ উপৰিও সশস্ত্ৰ বাহিনীসমূহৰ মুৰববী আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। লখিমপুৰ জিলা প্ৰশাসনে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভোটগণনাৰ বাবে সকলো ব্যৱস্থা লৈছে। জিলাখনৰ 15খন জিলা পৰিষদ, 60খন আঞ্চলিক পঞ্চায়ত আৰু 574টা ৱাৰ্ড সদস্য পদৰ বাবে হোৱা নিৰ্বাচনৰ ভোটগণনা কাইলৈ 15টা গণনা কক্ষত কৰা হ'ব। ঢকুৱাখানা সমজিলা কাৰ্যালয় চহৰতো ভোটগণনাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে। কাছাৰ জিলাৰ শিলচৰৰ ৰামনগৰ আই এছ বি টি আৰু আই এছ টি টিত ভোটগণনা অনুষ্ঠিত হ'ব। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি 21টা কক্ষত গণনা অনুষ্ঠিত হ'ব। হোজাই জিলা প্ৰশাসনে কাইলৈ জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোটগণনাৰ বাবে সকলো ব্যৱস্থা লৈছে। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে গণনা প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ সবিশেষ বুজ লৈছে। এই অনুসৰি কাইলৈ পুৱা 7:00 ষ্ট্ৰং ৰুম খোলা হ'ব আৰু 8:00 পৰা ভোটগণনা কৰা হ'ব। গণনা কাৰ্যত প্ৰায় 2000 কৰ্মচাৰী নিয়োগ কৰা হ'ব। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমজিলাতো ভোটগণনাৰ বাবে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেইবাটাও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি জিলা প্ৰশাসন আৰু বিভাগীয় মুৰববীয়ে সকলো বিষয়া কৰ্মচাৰীৰ সৈতে যোগাযোগৰ সবিশেষ তথা মোবাইল নম্বৰ, ইমেইল, ঠিকনা মজুত ৰাখিব লাগিব। চিকিৎসালয় আৰু অন্যান্য স্বাস্থ্য প্ৰতিষ্ঠানে স্বেচ্ছামূলক ৰক্তদাতা, বিশেষকৈ বিৰল ব্লাড গ্ৰুপৰ ৰক্তদাতাৰ সঠিক পঞ্জীয়ন মজুত ৰাখিব লাগিব। যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে ইন্ধন তথা চিকিৎসা সামগ্ৰী মজুত ৰাখিব লাগিব। একেদৰে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সহযোগিতাৰ বাবে সকলো ক্ষেত্ৰভিত্তিক কাৰ্যালয় 24 ঘণ্টাই সাজু থাকিব লাগিব। প্ৰতিৰক্ষা বাহিনীয়ে চৰকাৰী দল বা কনভয়ৰ মসৃণ চলাচল, সামগ্ৰিক পৰিবহণৰ সুবিধাৰ বাবে জিলা আৰু ৰাজ্যিক পৰ্যায়ত সমন্বয় প্ৰণালী সক্ৰিয় কৰা হ'ব। ৰাজ্যৰ বাহিৰত কৰ্মৰত প্ৰতিৰক্ষা বাহিনীত কৰ্মৰত লোকৰ পৰিয়ালৰ সৈতে প্ৰশাসনে নিয়মিত যোগাযোগত থাকিব লাগিব আৰু প্ৰয়োজন অনুসৰি সহায় সহযোগিতা কৰিব লাগিব। আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তই জনসাধাৰণ, আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ সকলো শাখাৰ সৈতে সমন্বয় ৰক্ষা কৰিব লাগিব। কোনো বিষয়াই অনুমতি নোহোৱাকৈ নিয়োজিত হৈ থকা স্থান এৰি বেচৰকাৰী ভ্ৰমণ কৰিব নোৱাৰিব। প্ৰতিটো বিভাগ তথা প্ৰতিষ্ঠানে দেশৰ প্ৰতি সৌহাৰ্দ্যতা প্ৰতিফলিত হোৱাকৈ দৃষ্টান্তমূলকভাৱে অনুশাসন মানি দক্ষতা প্ৰদৰ্শন কৰিব লাগিব। সমূহ আলোচনা চক্ৰ, কৰ্মশালা, স্মাৰক অনুষ্ঠান আৰু ব্যয়বহুল সন্মিলন আৰু অনুষ্ঠান পিছুৱাই দিয়া হ'ব। কৰ্মক্ষেত্ৰত দুপৰীয়াৰ আহাৰ, আনুষ্ঠানিক নৈশ আহাৰ, সাংস্কৃতিক অনুষ্ঠান আৰু মনোৰঞ্জনৰ ব্যয় এৰাই চলিব লাগিব। অপ্ৰয়োজনীয় প্ৰশিক্ষণ কাৰ্যসূচী বা ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচীসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব। সকলো বিভাগে চলিত কামসমূহৰ পৰ্যালোচনা কৰিব আৰু প্ৰয়োজন অনুসৰি কিছুমান কামৰ ব্যয় স্থগিত ৰাখিব। প্ৰয়োজন সাপেক্ষে বৰ্তমান ছুটীত থকা চৰকাৰী কৰ্মচাৰীসকলক ঊৰ্ধতন কৰ্তৃপক্ষৰ সিদ্ধান্ত অনুসৰি পুনৰ কৰ্মক্ষেত্ৰলৈ মতা হ'ব পাৰে। প্ৰসূতি বা চিকিৎসাজনিত কাৰণত ছুটীত থকাসকলৰ বাবে আন সকলো 24 ঘণ্টাৰ ভিতৰত কামত যোগদান কৰিব পৰাকৈ সাজু থাকিব লাগিব। খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া 2025ত অসমৰ টেবুল টেনিছ খেলুৱৈ প্ৰিয়ানুজ ভট্টাচাৰ্যই সোণৰ পদক লাভ কৰিছে। বিহাৰত চলি থকা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত প্ৰিয়ানুজে চূড়ান্ত খেলত তামিলনাডুৰ পি বি অভিনন্দনক 4-1 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছত অসমৰ দিব্য ৰাজখোৱাৰ সৈতে জুটি বান্ধি ৰূপক পদক তেওঁ লাভ কৰে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব। নমস্কাৰ।